গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা। ফুজিৰ লগত খবৰ পঢ়ি আছে সংগীতা শৰ্মা। চেণ্ট্ৰেল চৰকাৰৰ পৰা নাগালেণ্ডটোৱে হৰ্ণবিল ফেষ্টিভেল কাৰণে ৰেষ্ট্ৰিক্টেড এৰিয়া পাৰ্মিটকে অলপ সময় কাৰণে উঠাই দিছে। এইটো জানকাৰী মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ পৰা যোৱাকালি নাগালেণ্ড লগা চীফ ছেক্ৰেটাৰীকে এটা চিঠিতে জনাই দিছিলে। টুৰিজম বঢ়াই দিবলৈ আৰু ফেষ্টিভেল আগেতে অহা যোৱা কৰাতে দিগদাৰী নহবলৈ কাৰণে ষ্টেট চৰকাৰৰ পৰা অনুৰোধ কৰি দিয়া পাছতে এইটো ফেছলা আহি যা আছে।
মিনিষ্ট্ৰী পাৰা ষ্টেটে প্ৰটেক্টেড এৰিয়া পাৰ্মিট পি এ পি কে 10 দিন কাৰণে ডিচেম্বৰ 1 তাৰিখ পৰা 10 তাৰিখ তক কাৰণে ৰিলেক্স কৰি দিছে। এইটো মাতম টুৰিজম কাৰণে হি আছে জনাই দিয়ে কিনে ডিচেম্বৰ 10 তাৰিখতে ইটো অট'মেটিকেলি চেজ হৈ যাব কৈ দিছে। মিনিষ্ট্ৰী পৰা ইটো বি কৈ দিছে কি চাইনা পাকিস্তান আৰু ইটো দেশ লগা ফৰেন নেশ্যনেলছ খান পৰা নাগালেণ্ডে গুচি যোৱা আগেতে মঞ্জুৰি ল'বলৈ লাগিব। ইটো সময়তে ফৰেন ভিজিটৰ্ছ খান লগা যাক কাৰণে ষ্টেট চৰকাৰ আৰু জুৰা অথৰিটিছ কে হুকুম দি কিনে আছে। কোনো আকাশবাণী নিউজ কহিমা।
ছ'চিয়েল মিডিয়াৰ লগতে কথা কৈ দিয়াতে নাগালেণ্ড লগা চীফ মিনিষ্টাৰ নিফিয়েৰিঅ'ৰ পৰা হৰ্ণবিল ফেষ্টিভেল আগেতে পি এ পি হাতাই দিবলৈ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহকে আভাৰী থকা জনাই দিছে। আৰু আগে টুৰিজম আৰু গ্ল'বেল জুৰাফ আগে বঢ়াই দিবলৈ আৰু ষ্টেট লগা উন্নতিকে সহযোগ কৰি দিবলৈ কাৰণে নাগালেণ্ড পৰা পি এ পি কে সদায় কাৰণে হাতাই দিবলৈ কাৰণে বি শ্ৰীৰিঅ'ৰ পৰা মিনিষ্ট্ৰীকে অনুৰোধ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যোৱাকালি ছত্তীশগড়তে পুলিচ লগা ডাইৰেক্টৰছ জেনেৰেল আৰু ইন্সপেক্টৰছ জেনেৰেলছ খান লগা অল ইণ্ডিয়া কনফাৰেন্সকে চেয়াৰ কৰি দিছিলে। এটা ছ'চিয়েল মিডিয়া পষ্টে শ্ৰীমোদীৰ পৰা কৈছে ৰায়পুৰতে থকা ডি জি পি আই জি পি কনফাৰেন্সতে ইণ্ডিয়া লগা ছেকিউৰিটি ছিষ্টেম লগা বেলেগ বেলেগ ক্ষেত্ৰৰ ওপৰতে ডাঙৰ হিচাপতে আলোচনা হৈছে। তেওঁৰ পৰা কৈছে এইটো দিশাতে চব পৰা ভাল নিয়ম কাম আৰু নতুন কথাবিলাক বাতি দিবলৈ এইটো একটা বেছি ডাঙৰ ফৰাম আছে। বিকশিত ভাৰত ছেকিউৰিটি ডাইমেনশ্যন থিম নিজতে এইটো 3 দিন লম্বা কনফাৰেন্স থাকি আছে। নতুন সময় লগা চুনৌতিৰ বিৰুদ্ধে চিটিজেনছ খানকে সুৰক্ষা দিবলৈ হাই লেভেল লগা ছেকিউৰিটি ফ্ৰেমৱৰ্ক বনাই দিবলৈ ওপৰতে আলোচনাবিলাক পৰা ধ্যান দি আছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ, নেশ্যনেল ছেকিউৰিটি এডভাইজাৰ অজিত ডোভাল, ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ বিলাক লগা ডি জি পিছ আৰু চেণ্ট্ৰেল পুলিচ অৰ্গেনাইজেশ্যন লগা হেডছখন পৰা এইটো কনফাৰেন্সতে যোগ দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা আজি ফুজিৰ 11 বাজিতে আকাশবাণীৰ ওপৰতে মন কী বাত কাৰ্যক্ৰম দিয়ে দেশ আৰু বিদেশতে থকা মানুহখন লগতে তেওঁ লগা ভাৱনা বিচাৰবিলাক বাতি দিবলৈ আছে। এইটোবাৰ এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 128 এপিছড হ'বলৈ আছে। একটা ৰিপৰ্ট
কি বাট কাৰ্যক্ৰম টু আকাশবাণী আৰু দূৰদৰ্শন লগা পুৰা নেটৱৰ্ক, আকাশবাণী নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ লগা পুৰা নেটৱৰ্কতে প্ৰচাৰণ কৰিবলৈ আছে। এইটো আকাশবাণী নিউজ, ডি ডি নিউজ, পি এম অ' আৰু ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং লগা ইউটিউব চেনেলতে বি লাইভ ষ্ট্ৰীম কৰিবলৈ আছে। আকাশবাণীৰ পৰা হিন্দীতে প্ৰচাৰণ কৰাৰ লগতে ৰিজনেল ভাষাত খান বি প্ৰচাৰ কৰি দিবলৈ আছে। কিন্তু আকাশবাণী নিউজ কহিমা।
নাগালেণ্ড লগা চীফ মিনিষ্টাৰ নিফিয়েৰিঅ'ৰ পৰা ষ্টেটহুড লগা স্টেট উড ডে লগা অৱসৰতে আগে লগা চীফ মিনিষ্টাৰ ডক্টৰ এছ চি জামিৰ, এল কে চিচি আৰু ডক্টৰ সৰহজেলেকে গ্ৰীটিংছ জনাই দিছে। তেওঁৰ পৰা তেওঁ খান চবকে হৰ্ণবিল ফেষ্টিভেল লগা 26th edition লগা ইনগ্ৰেল প্ৰগ্ৰাম কাৰণে বি বিশেষ হিচাপতে আমন্ত্ৰিত কৰি দিছে। এইটো ইভেণ্ট নাগা হেৰিটেজ ভিলেজ কিছামাতে আহিয়াকালি থাকিবলৈ আছে। ইকো টুৰিজম, কালচাৰেল হেৰিটেজ আৰু বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন নিচতে এটা ডাঙৰ আগে কদমতে দ্য মৰুং এক্সপিৰিয়েঞ্চ চেণ্টাৰ যোৱাকালি খনমাতে উদঘাটন কৰি দিছিলে। হিমালয়ান প্ৰজেক্টে ফৰেষ্ট আৰু বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট নিমিত্তে বনাই দিয়া আৰু জাৰ্মান ডেভেলপমেণ্ট কৰ্পৰেশ্যন পৰা কে এফ ডব্লিউ ডেভেলপমেণ্ট বেংক পৰা ফাণ্ড কৰি দিয়া এইটো চেণ্টাৰ বায়'ডাইভাৰ্চিটি আৰু কনজাৰ্ভেশ্যন লাৰ্ণিং কাৰণে এটা হাব বনি যাবলৈ আছে। এইটো ইভেণ্টে কথা কৈ দিয়াতে ছিনিয়ৰ পৰ্টফলিঅ' মেনেজাৰ নেচাৰেল ৰিচৰ্চেছ এণ্ড ক্লাইমেট এছিয়া কে এফ ডব্লিউ ডক্টৰ ফ্লৰিয়ান পৰা 25 সাল লম্বা কমিউনিটি লেড কনজাৰ্ভেশ্যন কদমবিলাক কাৰণে খনমা লগা প্ৰশংসা কৰি দিছে। আৰু ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা আহিয়া 3 দিন কাৰণে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছতে মিনিমাম টেম্পাৰেচাৰতে কোনো বি ডাঙৰ বদলাভ নাথাকিবলৈ অনুমান কৰি দিছে। হৈলিবি মিনিমাম তাপমান 2-3 ডিগ্ৰী নিচে গিৰি যাব পাৰে বুলি কৈ দিছে। এইটো লগতে আজি ফুজিৰ লগা নাগামিজ খবৰ শেষ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ আনি দিব 7:10 বজাতে। আপুনি খান চব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।